দ্বিতীয় চমুৱেল 7 অধ্যায়। দাউদৰ আগত ঈশ্বৰৰ প্ৰতিজ্ঞা আৰু ঈশ্বৰৰ আগত তেওঁ প্ৰাৰ্থনা। পাছত ৰজাই যেতিয়া নিজৰ গৃহত বাস কৰিবলৈ ধৰিলে আৰু জিহুৱাই চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা ৰজাক বিশ্ৰাম দিলে, তেতিয়া ৰজাই নাথন ভাওবাদীক ক'লে, এতিয়া চাওক, মই এৰছ কাঠেৰে সজা গৃহত বাস কৰি আছো, কিন্তু ঈশ্বৰৰ নিয়ম চন্দুকটি তম্বুৰ মাজ মজিয়াতেই আছে। তেতিয়া নাথনে ৰজাক ক'লে, ভাল, আপোনাৰ মনত যি আছে তাকেই কৰক, কিয়নো জিহুৱা আপোনাৰ লগত আছে। পাছত নাথনলৈ সেই ৰাতিয়েই জিহুৱাৰ বাক্য আহিল, বোলে, যোৱা আৰু তুমি গৈ মোৰ দাস দাউদক কোৱা, জিহুৱাই এই কথা কৈছে, বোলে, তুমিয়ে জানো মোৰ বসতি গৃহ নিৰ্মাণ নকৰিবা, কিয়নো মই ইজৰাইলৰ সন্তানসকলক মিছৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো গৃহত বাস কৰা নাই, কেৱল মোৰ আবাস যি তম্বু তাত থাকিহে ভ্ৰমণ কৰি আছো। গোটেই ইজৰাইলৰ সন্তানসকলৰ মাজত মই অহা যোৱা কৰা কোনো এক ঠাইত মই যিজনক মোৰ প্ৰজা ইজৰাইলৰ লোকসকলক প্ৰতিপালন কৰিবলৈ ভাৰ দিছিলোঁ। ইজৰাইলৰ এনে কোনো ফৈদক জানো কেতিয়াবা এই কথা কৈছিলোঁ যে, তোমালোকে কিয় মোৰ কাৰণে এৰছ কাঠৰ গৃহ নিৰ্মাণ নকৰা? এই হেতুকে এতিয়া তুমি মোৰ দাস দাউদক কোৱা, বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, মোৰ প্ৰজা ইজৰাইলৰ সন্তানসকলৰ ওপৰত অধিপতি হ'বলৈ মই তোমাক মেৰৰ চৰণী ঠাইৰ পৰা আৰু জাকৰ পাছে পাছে যোৱাৰ পৰা গ্ৰহণ কৰিলোঁ, আৰু তুমি যি যি ঠাইলৈ গৈছিলা সেই সকলোতে মই তোমাৰ সংগী হৈ তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুসকলক উচ্ছন্ন কৰিলোঁ। পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম, আৰু মই নিজ প্ৰজা ইজৰাইলৰ কাৰণে এটা ঠাই নিশ্চয় কৰি তেওঁলোকক ৰোপণ কৰিম, তাতে তেওঁলোকে নিজ নিজ ঠাইতে বাস কৰিব, তেওঁলোকক আৰু লৰোৱা নহ'ব। সেইদৰে আগৰ কালৰ নিচিনাকৈ দুৰ্জনৰ সন্তানসকলে তেওঁলোকক আৰু দুখ নিদিব। যেতিয়াই পৰা মই নিজ প্ৰজা ইজৰাইল লোকসকলৰ ওপৰত বিচাৰকৰ্তাসকলক নিযুক্ত কৰিছিলোঁ, তেতিয়াই পৰা যেনে হৈছিল, মই সকলো শত্ৰুবোৰৰ পৰা তোমাক বিশ্ৰাম দিম। তাৰোপৰি মই জিহুৱাই ঘোষণা কৰিছোঁ যে তোমাৰ কাৰণে এক বংশ উৎপন্ন কৰিম। তোমাৰ আয়ুস সম্পূৰ্ণ হ'লে যেতিয়া তুমি নিজ ওপৰৰ পিতৃসকলৰ লগত নিদ্ৰিত হ'বা, তেতিয়া তোমাৰ উৰুষত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ লোকক মই স্থাপন কৰিম আৰু তেওঁ ৰাজ্য স্থিৰ কৰিম। মোৰ নামৰ কাৰণে তেওঁৱে এটা গৃহ নিৰ্মাণ কৰিব আৰু মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম। মই তেওঁৰ পিতৃ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব। তেওঁ অপৰাধী হ'লে মই মনুষ্যসকলৰ দণ্ডৰে আৰু মনুষ্য সন্তানসকলৰ পহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম। কিন্তু মই যিজনক তোমাৰ আগৰ পৰা দূৰ কৰিলোঁ, সেই চৌলৰ পৰা মই যেনেকৈ মোৰ দয়া গুচালোঁ, তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচিব, আৰু তোমাৰ বংশও ৰাজত্ব সদাকাললৈকে তোমাৰ আগত থিৰে থাকিব, তোমাৰ হিংসাখন চিৰস্থায়ী হ'ব। এই সকলো বাক্য আৰু এই গোটেই দৰখন অনুসাৰে নাথনে দাউদক ক'লে। যেতিয়া দাউদ ৰজাই ভিতৰলৈ গৈ জিহুৱাৰ আগত বহি তেওঁক ক'লে, হে প্ৰভু জিহুৱা, মইনো কোন, মোৰ বংশই বা কি যে তুমি মোক ইমান ওখ খাপলৈ আনিছা? তথাপি হে প্ৰভু জিহুৱা, তোমাৰ দৃষ্টিত ই অতি সৰু বিষয় আছিল, তুমি নিজ দাসৰ বংশৰ বিষয়েও সুদীৰ্ঘ কাল কথা ক'লা। হে প্ৰভু জিহুৱা, ইয়াক তুমি মানুহৰ বিধিৰ দৰে কৰিলা। ইয়াৰ পাছত মই দাউদে তোমাক আৰু কি ক'ম, কাৰণ হে প্ৰভু জিহুৱা, তুমি নিজ দাসক জানি আছা। কিয়নো তুমি নিজ বাক্যৰ কাৰণে আৰু তোমাৰ নিজ উদ্দেশ্য সিদ্ধি কৰিবলৈ এই সমস্ত মহৎ কৰ্ম সাধন কৰি তোমাৰ দাসক জনালা। এই হেতুকে হে ঈশ্বৰ জিহুৱা, তুমি মহান, কিয়নো আমি নিজ কাণেৰে যি যি শুনিলো সেই সকলোৰ দৰে তোমাৰ তুল্য কোনো নাই, আৰু তোমাত বাজে আৰু কোনো ঈশ্বৰ নাই, আৰু তোমাৰ প্ৰজা ইজৰাইল লোকৰ তুল্য, যিসকলক ঈশ্বৰে নিজৰ কাৰণে মুক্ত কৰি নিজ প্ৰজা কৰিবলৈ আৰু নিজৰ নাম কীৰ্তিমন্ত কৰিবলৈ আৰু মিছৰৰ পৰা অৰ্থাৎ অনা ইজৰাইলী আৰু তেওঁলোকৰ দেৱতাবোৰৰ মাজৰ পৰা তুমি মুক্ত কৰা তোমাৰ প্ৰজাৰ আগত আমাৰ পক্ষে মহৎ কৰ্ম আৰু তোমাৰ দেশৰ পক্ষে নানা ভয়ংকৰ কৰ্ম সিদ্ধ কৰিবলৈ তুমি আগমন কৰিলা। পৃথিৱীৰ মাজত এনে আন কোনো জাতি আছে? আৰু সদাকাল তোমাৰ প্ৰজা হ'বৰ অৰ্থে তোমাৰ বাবে তোমাৰ প্ৰজা ইজৰাইল লোকক তুমি স্থাপন কৰিলা, আৰু হে যিহুৱা, তুমি তেওঁলোকৰ ঈশ্বৰ হ'লা। এই হেতুকে এতিয়া হে ঈশ্বৰ যিহুৱা, তুমি নিজ দাসৰ আৰু তাৰ বংশৰ বিষয়ে যি বাক্য কলা তাক সদাকাললৈ স্থিৰ কৰা, আৰু যেনেকৈ কলা তেনেকৈয়ে কৰা। বাহিনীসকলৰ যিহুৱা, ইজৰাইলৰ ওপৰত থাকোতা ঈশ্বৰ, আৰু তোমাৰ দাস দাউদৰ বংশ তোমাৰ সাক্ষাতে থিৰে থাকিব, এইবুলি লোকে ক'ব তোমাৰ নাম সদাকাল মহিমামণ্ডিত হওক। কিয়নো হে ইজৰাইলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহুৱা, মই তোমাৰ কাৰণে এক বংশ স্থাপন কৰিম বুলি তুমিয়েই তোমাৰ দাসৰ আগত প্ৰকাশ কৰিলা। এইকাৰণে তোমাৰ আগত এই প্ৰাৰ্থনা কৰিবলৈ তোমাৰ দাসৰ মনত আহক জন্মিল। আৰু এতিয়া হে প্ৰভু যিহুৱা, তুমিয়েই ঈশ্বৰ, তোমাৰ বাক্য বিশ্বস্ত, আৰু তুমিয়েই তোমাৰ দাসলৈ এই মংগল প্ৰতিজ্ঞা কৰিলা। এই হেতুকে তোমাৰ দাসৰ বংশ যেন তোমাৰ আগত সদাকাল থাকে, এইকাৰণে অনুগ্ৰহ কৰি তাক আশীৰ্বাদ কৰা। কিয়নো হে প্ৰভু যিহুৱা, তুমি নিজেই প্ৰতিজ্ঞা কৰিলা, আৰু তোমাৰ আশীৰ্বাদৰ গুণে তোমাৰ এই দাসৰ বংশ সদাকাল আশীৰ্বাদপ্ৰাপ্ত হওক।